পাচনি কৰ্ম অধ্যায় ১৮। ইয়াৰ পাছত পৌলে আথিনি এৰি কৰিন্থলৈ গ'ল। সেইকালত ক্লুডিয়ই আটাই যিহুদীবিলাকক ৰোম নগৰৰ পৰা গুচি যাবলৈ আজ্ঞা দিয়াত, যিজন তেওঁৰ ভাৰ্যা প্ৰিস্কিলাই সৈতে অলপ দিনৰ আগেয়ে ইটালী দেশৰ পৰা আহিছিল, পণ্ট দেশত জন্মা আক্কিলা নামেৰে এনে এজন যিহুদী মানুহক দেখা পাই পৌল তেওঁলোকৰ ওচৰলৈ গ'ল আৰু তেওঁলোকৰ সৈতে একে ব্যৱসায়ৰ লোক হোৱাত তেওঁলোকৰ সৈতে থাকিল আৰু তেওঁলোকে কাম কৰিলে, কিয়নো ব্যৱসায়ৰ কথাত তেওঁলোকে তম্বু বনোৱা লোক আছিল আৰু তেওঁ প্ৰত্যেক বিশ্ৰামবাৰে নামঘৰত বাদ বিচাৰ কৰি যিহুদী আৰু গ্ৰীকবিলাকক বিশ্বাস কৰিবলৈ প্ৰবৃত্তি দিলে। পাছে চিল আৰু তিমথিয় মাকিদনিয়া দেশৰ পৰা অহাত পৌলে বাক্যত মনোযোগী হৈ যীশু যে খ্ৰীষ্ট হয় যিহুদীবিলাকৰ আগত তাক সাক্ষ্য দিলে, কিন্তু তেওঁবিলাকে প্ৰতিৰোধ আৰু নিন্দা কৰিলত পৌলে কাপোৰ জোকাৰি তেওঁবিলাকক ক'লে,
তোমালোকৰ তেজ তোমালোকৰ মূৰত থাকক, মই সুচী, এতিয়াৰে পৰা মই পৰজাতিবিলাকৰ ওচৰলৈ যাওঁ।
পাছে তেওঁ তাৰ পৰা গৈ ঈশ্বৰ ভক্ত তিতজুষ্ট নামেৰে এজনৰ ঘৰত সোমালগৈ। তেওঁৰ সেই ঘৰ নামঘৰৰ কাষত আছিল আৰু নামঘৰৰ গৰাকী ক্ৰিস্পে তেওঁৰ ঘৰৰ সকলোবিলাকৰ সৈতে প্ৰভূত বিশ্বাস কৰিলে আৰু কৰিন্থিয়াবিলাকৰ মাজৰ অনেক লোকে শুনি বিশ্বাস কৰি বাপ্তাইজিত হ'ল। পাছে প্ৰভুৱে ৰাতি পৌলক দৰ্শনত ক'লে,
তুমি ভয় নকৰিবা, নিজম দি নাথাকি প্ৰচাৰ কৰা, কিয়নো মই তোমাৰ সংগে সংগে আছো আৰু তোমাৰ হানি কৰিবলৈ তোমাক কোনেও আক্ৰমণ নকৰিব, কিয়নো এই নগৰত মোৰ অনেক লোক আছে।
পাছে তেওঁবিলাকৰ মাজত ডেৰ বছৰ থাকি ঈশ্বৰৰ বাক্য শিকালে। গালিও আখায়া দেশৰ অধিপতি হোৱা সময়ত যিহুদীবিলাকে একে মনেৰে পৌলৰ বিপক্ষে উঠি সুধৰ আসনৰ আগলৈ তেওঁক নি কলে,
এই মানুহটোৱে বিধানৰ বিৰুদ্ধে ঈশ্বৰৰ ভজনা কৰিবলৈ মানুহবিলাকক প্ৰবৃত্তি জন্মাইছে।
তাতে পৌলে মুখ মেলিবলৈ উদ্যত হলত গালিওৱে যিহুদীবিলাকক ক'লে,
হে যিহুদীবিলাক, এই অন্যায় বা দুষ্কৰ্মৰ গোচৰ হোৱা হলে মই তোমালোকৰ কথা সহা উচিত হলে, কিন্তু যদি কেৱল কথা নাম বা তোমালোকৰ বিধানৰ বাদ বিচাৰহে হয় তেন্তে তোমালোকে নিজে তাক চাবা, এনে কথাৰ বিচাৰকৰ্তা হবলৈ মোৰ মন নাই।
পাছে তেওঁবিলাকক সুধৰ আসনৰ পৰা খেদাই দিয়ে। তাতে আটাইবিলাকে নামঘৰৰ গৰাকী সুস্থিনীক ধৰি সুধৰ আসনৰ আগতেই কোবা, তথাপি গালিওৱে এইবোৰৰ একোলেকি মন নকৰি। পাছে পৌলে সেই ঠাইতে আৰু ভালেদিন থাকি ভাইবিলাকৰ পৰা বিদায় লৈ সমুদ্ৰ পথেদি চিৰিয়া দেশলৈ যাত্ৰা কৰিলে। তেওঁৰ লগত প্ৰিস্কিলা আৰু আক্কিলাও গ'ল। তেওঁ কিংক্ৰিয়াত মূৰ ঘূৰাইছিল, কিয়নো তেওঁৰ কোনো সংকল্প আছিল। পাছে ইফিছ নগৰ পালত তেওঁলোকক তাতে এৰি থৈ নিজৰ নামঘৰত সোমাই যিহুদীবিলাকৰ সৈতে বাদ বিচাৰ কৰিলে। তাতে আৰু কিছুদিন থাকিবলৈ তেওঁবিলাকে তেওঁক নিবেদন কৰিলত তেওঁ অমান্তি হৈ বিদায় লৈ,
ঈশ্বৰৰ ইচ্ছা হলে তোমালোকৰ ওচৰলৈ উলটি আহিম,
এইবুলি সমুদ্ৰ পথেদি ইফিছৰ পৰা গ'ল। পাছে কৈশৰীয়াত নামি জিৰচালেমলৈ গৈ মণ্ডলীক মংগলবাদ জনাই তাৰ পৰা আন্তিয়খিয়ালৈ আহিল। তাতে তেওঁ কিছুদিন থাকি তাৰ পৰা গৈ গালাতিয়া আৰু ফুৰুগীয়া দেশেদি ক্ৰমানুসাৰে ফুৰি ফুৰি সকলো শিষ্যক দৃঢ় কৰিলে। সেইকালত আপুল্ল নামেৰে এজন যিহুদী মানুহ ইফিছলৈ আহিল। তেওঁ জাতিত আলেকজাণ্ড্ৰিয়া, এজন সুবক্তা আৰু শাস্ত্ৰজ্ঞ লোক আছিল। তেওঁ প্ৰভুৰ পথৰ বিষয়ে শিক্ষা পাইছিল আৰু আত্মাত উৎসাহী হৈ যীশুৰ বিষয়ৰ কথা ঠিককৈ কৈছিল আৰু শিক্ষা দিছিল, কিন্তু কেৱল যোহনৰ বাপ্তিষ্ম মাথোন জানিছিল। পাছে তেওঁ নামঘৰত হাঁহেৰে প্ৰচাৰ কৰিবলৈ ধৰিলে। তাতে আকিল্লা আৰু প্ৰিস্কিলাই তেওঁৰ উপদেশ শুনি তেওঁক তেওঁলোকৰ ওচৰলৈ নি ঈশ্বৰৰ পথ আৰু ঠিককৈ বুজাই দিলে। পাছে তেওঁ আখায়া দেশলৈ যাবলৈ মন কৰাত ভাইবিলাকে উৎসাহ দিলে আৰু তেওঁক গ্ৰাহ্য কৰিবলৈ শিষ্যবিলাকলৈ পত্ৰ লিখিলে। তাতে তেওঁ সেই ঠাই পালত অনুগ্ৰহৰ দ্বাৰাই বিশ্বাস কৰাবিলাকক ভালেমান উপকাৰ কৰিলে, কিয়নো যীশু যে খ্ৰীষ্ট হয় তেওঁ শাস্ত্ৰৰ দ্বাৰাই ইয়াৰ প্ৰমাণ দেখুৱাই উৎসাহেৰে সৰ্বসাধাৰণৰ আগত যিহুদীবিলাকৰ আপত্তি খণ্ডন কৰিলে।